ভক্তিবচন অনুষ্ঠানৰ আজিৰ এই নতুন কাৰ্যসূচীলৈ আপোনাক আদৰিছো প্ৰিয় শ্ৰোতা। এয়া আমি আকৌ আপোনাৰ ওচৰলৈ লৈ আহিছো ঈশ্বৰৰ মধুময় বাক্যৰ শিক্ষামূলক অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰো পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছেনে বাৰু? আমাৰ এই অনুষ্ঠানৰ যোগেৰে আমি ঈশ্বৰৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ ওপৰত আলোচনা আগবঢ়াই আহিছো। আমালৈনো ঈশ্বৰৰ কি ক'বলগীয়া আছে তাকে আমি চাবলৈ চেষ্টা কৰি আহিছো। এই অনুষ্ঠান শুনি কোনো শ্ৰোতা লাভৱান হোৱা বুলি জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপুনি যদি এই অনুষ্ঠান শুনি কিবা প্ৰকাৰে উপকৃত হৈছে তেন্তে অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানযোগে প্ৰচাৰ কৰা কোনো কথা অধিককৈ বুজিবলগীয়া থাকিলে নাইবা যীশুখ্ৰীষ্ট সম্বন্ধে অধিককৈ জানিব খুজিলেও আমালৈ নিসংকোচে লিখক। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়মৰ নহেমীয়া পুস্তক অধ্যয়ন কৰি আছো। এতিয়ালৈকে আমি নহেমীয়া পুস্তকৰ 4 নম্বৰ অধ্যায়লৈকে অধ্যয়ন কৰিলোঁ। আজি আমি 5ম অধ্যায়ৰ ওপৰত আলোচনা আগবঢ়াম। কিন্তু তাৰ আগতে আহকচোন চুটিকৈ প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ গৌৰৱ হওক। তুমি সৰ্বশক্তিমান, সৰ্বজ্ঞানী, সৰ্বব্যাপী ঈশ্বৰ হৈও যে আমাৰ দৰে ক্ষুদ্ৰ মানৱক প্ৰেম কৰা সেই কথা আমি বুজি নাপাওঁ প্ৰভু। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা। তেওঁ জগতলৈ আহি সকলো মানৱৰ পাপ গা পাতি লৈ ক্ৰুচত সকলো মানৱৰ পাপৰ শাস্তি বহন কৰি মৃত্যুবৰণ কৰি মানৱৰ পাপৰ প্ৰায়চিত্ত কৰিলে। আজি তেওঁত বিশ্বাস কৰি আমি পৰিত্ৰাণৰ ভাগী হ'ব পৰা হৈছো আৰু তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ প্ৰভু। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছো। প্ৰাৰ্থনা কৰোঁ তুমি আমাক তোমাৰ বাক্য বুজিবলৈ সহায় কৰা। আমাৰ প্ৰতিজনক তুমি বিশেষভাৱে কথা কোৱা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাৰ লগত থাকি সহায় কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ জীৱিত ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি এতিয়ালৈকে নহেমীয়া পুস্তকৰ 4টা অধ্যায় অধ্যয়ন কৰি দেখিবলৈ পালো যে জিৰচালেমৰ দেৱাল পুনৰ গঠন কৰিবলৈ নহেমীয়াই পাৰস্যৰ ৰজা অৰ্তক্ষত্ৰৰ পৰা অনুমতি লৈ জিৰচালেমলৈ আহিল আৰু যিহুদী লোকসকলক সেই আঁচনিৰ কথা জনালে। যিহুদী লোকসকলে সেই কাম কৰিবলৈ আগবাঢ়ি আহিল আৰু দেৱাল নিৰ্মাণৰ কাম আৰম্ভ হ'ল। লগে লগে শত্ৰুবোৰে সেই কামত নানা প্ৰকাৰে বাধা দিবলৈ চেষ্টা কৰিলে, কিন্তু যিহুদী লোকসকলে গড় নিৰ্মাণৰ কাম চলাই গ'ল। তেতিয়া শত্ৰুবোৰে আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিলে। তেতিয়া যিহুদী লোকসকলে এহাতে অস্ত্ৰ আৰু এহাতে গড় বন্ধাৰ সঁজুলি লৈ সেই নিৰ্মাণ কাৰ্য চলাই গ'ল। লোকসকল সেই কামত ইমান ব্যস্ত হৈ থাকিল যে গা ধুবলৈ যোৱাৰ বাহিৰে আন সময়ত গাৰ পৰা কাপোৰ নুগুচোৱাকৈ কাম কৰি গ'ল দিনে ৰাতিয়ে। এনেদৰে বাহিৰৰ পৰা অহা বাধাৰ মুখামুখি হৈ তেওঁলোকে কাম কৰি গ'ল। এতিয়া আমি দেখিবলৈ পাম যে এতিয়া ভিতৰৰ পৰাই বাধা আহিব ধৰিছে। আচলতে ছয়তানে এনেদৰে সকলোতকৈ ডাঙৰ আঘাত হানে। আমি মণ্ডলীৰ ইতিহাস অধ্যয়ন কৰিলে দেখিবলৈ পাওঁ যে যদি ছয়তানে নানাবিধ অত্যাচাৰ, ক্লেশ, তাৰণা আদিৰ দ্বাৰা খ্ৰীষ্টীয় বিশ্বাসী লোকসকলক বলে নোৱাৰে, তেতিয়া সেই বিশ্বাসী লোকসকলৰ মাজত মিলি যাব পাৰে আৰু ভিতৰৰ পৰা আক্ৰমণ কৰে। এনেদৰেই ছয়তানে বিশ্বাসী লোকসকলক দুৰ্বল কৰি তোলে। আমি ইতিমধ্যে দেখিবলৈ পাইছিলোঁ যে ছয়তানে ইতিমধ্যে যিহুদী লোকসকলৰ মনত হতাশাৰ সৃষ্টি কৰিছিল। এতিয়া ছয়তানে আৰু এখোজ আগুৱাই গৈছে আৰু যিহুদী লোকসকলৰ মাজত কণ্ডল লগাব ধৰিছে। আহকচোন 5 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈকে আমি চাওঁ। পাছে সাধাৰণ লোকবিলাকে আৰু তেওঁবিলাকৰ তিৰোতাবিলাকে তেওঁবিলাকৰ ভাই যিহুদী মানুহবিলাকৰ বিৰুদ্ধে বৰকৈ এৰাও কৰিলে, কিয়নো কোনো কোনোৱে ক'লে, আমি পু জীয়ে সৈতে অনেক প্ৰাণী, আমি খাই জীৱন ধাৰণ কৰিবৰ অৰ্থে শস্য লওঁগৈ হওক। কোনো কোনোৱে ক'লে, আমি নিজ নিজ পথাৰ, দ্ৰাক্ষাবাৰী আৰু ঘৰ বন্ধক দিছো, নাটনি হোৱাত আমি শস্য লওঁগৈ হওক। আৰু কোনো কোনোৱে ক'লে, আমি নিজ নিজ পথাৰ আৰু দ্ৰাক্ষাবাৰীৰ ৰাজস্ব দিবলৈ ধন ধাৰে আনিলো। মানুহৰ স্বভাৱ আচলতে বিশেষ একো সলনি হোৱা নাই। আজি আমি ইলেক্ট্ৰনিক, যান্ত্ৰিক, প্ৰযুক্তিবিদ্যা আৰু মহাকাশ যুগত বাস কৰিছো যদিও আমাৰ সমস্যাও নহেমীয়াৰ সময়ৰ সমস্যাৰ নিচিনাই নহয়নে? আমি প্ৰায়ে দেখা পাওঁ আমাৰ অত্যাধুনিক সা সুবিধা, যন্ত্ৰপাতি আদিয়ে আমাৰ সমস্যা বঢ়াইহে আৰু কেতিয়াবা সমাধা কৰিব নোৱাৰা সমস্যাৰ সৃষ্টি কৰে। যিহুদী লোকসকলে দেৱাল বন্ধা কামতে ব্যস্ত থাকিব লগা হোৱা কাৰণে তেওঁলোকে নিজৰ নিজৰ ব্যক্তিগত কাম কৰিবলৈ সময় পোৱা নাছিল। তেওঁলোকে পৰিয়ালৰ আহাৰৰ কাৰণে শস্য কিনিব লগা হৈছিল আৰু তাকে কৰিবলৈ সম্পত্তি বন্ধকত থব লগা হৈছিল। কোনো কোনো লোকে আকৌ ৰাজকৰ দিবলৈ ধন নথকাত সম্পত্তি বন্ধকত থব লগা হৈছিল। সেই কালত কৰৰ হাৰ যথেষ্ট বেছি আছিল। তেওঁলোকে ভাই বন্ধুৰ পৰাই ধাৰ ল'ব লগা হৈছিল। পাঁচ নম্বৰ পদ, কিন্তু আমাৰ শৰীৰ আমাৰ ভাইবিলাকৰ শৰীৰ সমান আৰু আমাৰ সন্তানবোৰ তেওঁবিলাকৰ সন্তানবিলাকৰ নিচিনাই। তথাপি চোৱা, নিজ নিজ পুঁজ ইহঁতক বন্দী অৱস্থাত পেলাবলগীয়া হৈছো আৰু আমাৰ ছোৱালীবিলাকৰ মাজৰ কেইজনীমানক বন্দী অৱস্থাত পেলোৱা হলেই আমাৰ একো উপায় নাইকিয়া হল, কিয়নো আমাৰ পথাৰ আৰু দ্ৰাক্ষাবাৰী আন লোকবিলাকৰ হল। লোকবিলাকৰ মাজৰ এই সমস্যাটো বহুদিন ধৰি চলি আছিল, কিন্তু নহিমিয়াই গম পোৱা নাছিল। এই লোকসকলে জেৰুচালেমৰ গড় বন্ধা কামত লাগিব খুজিছিল, সেইকাৰণে তেওঁলোকে নিজৰ নিজৰ সম্পত্তি বন্ধকত থৈ হলেও কাম কৰি গৈছিল। আনহাতে কিছুমান লোকে ধাৰ দি সুত লোৱা আৰু বন্ধক ৰখা ব্যৱসায় কৰি আছিল বুলি আমি বুজি পাওঁ। লোকসমূহৰ মাজত ভালপোৱা ভাৱ আৰু মিলাপ্ৰীতি থকালৈকে বাহিৰা শত্ৰুৱে একো অন্যায় কৰিব পৰা নাছিল, কিন্তু এতিয়া আভ্যন্তৰীণ সমস্যা আৰু দ্বন্দ্বই দেখা দিছে। এই সমস্যা আদি মণ্ডলীৰ মাজতো আহিছিল। অননীয় আৰু চফিৰাই মণ্ডলীৰ ভাই ভনীসকলক ঠগিব খুজিছিল আৰু ঈশ্বৰে তেওঁলোকক মৃত্যুদণ্ড দিছিল। তেওঁলোকে টকা পইচাৰ ক্ষেত্ৰত মণ্ডলীৰ লোকসকলক ঠগিব খুজিছিল। টকা পইচা সঁচাকৈয়ে এক ডাঙৰ প্ৰলোভন। ধন সম্পত্তিৰ ভুৱা হিচাপ নিকাশ আজিকালিও বহুতে দি থাকে। আনকি হিচাপ পৰীক্ষকসকলেও ভুৱা হিচাপ সুন্দৰকৈ দাঙি ধৰিব পাৰে। দেখাত সেই হিচাপ শুদ্ধজন লাগিলেও কিন্তু আচলতে সেয়া হয় ঠগ প্ৰবঞ্চনা। এনেদৰেই ছয়তানে খ্ৰীষ্টীয় বিশ্বাসী লোকসমূহৰ মাজত প্ৰৱেশ কৰে আৰু নহিমিয়াই এই বিষয়ত হস্তক্ষেপ কৰিবলগা হৈছিল। ফিলিপিয়া এক অধ্যায় 27-28 পদত আমাক কিছুমান উপদেশ দিয়া হৈছে। মই যদি তোমালোকক চাবলৈ যাওঁ নাইবা অনুপস্থিত থাকোঁ, তেন্তে তোমালোক যে এক আত্মাৰে থিৰ হৈ আছা আৰু এক মনেৰে শুভবাৰ্তাৰ সম্বন্ধীয় বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিছা, তোমালোকৰ সেই বিষয়ে যেন শুনিবলৈ পাম, এইকাৰণে তোমালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ যোগ্য আচৰণ কৰা। এই মাত্ৰ মোৰ নিবেদন। তোমালোকে বিৰুদ্ধিবিলাকৰ কাৰণে কোনো বিষয়ত ত্ৰাসযুক্ত নহবা, সেয়ে তেওঁবিলাকৰ অৰ্থে বিনাশৰ কিন্তু তোমালোকৰ অৰ্থে ঈশ্বৰৰ পৰাই পৰিত্ৰাণৰ প্ৰমাণ হয়। অৰ্থাৎ ইয়াত আমাক আমাৰ বিশ্বাসৰ যোগ্য আচৰণ কৰিবলৈ কোৱা হৈছে। সেই আচৰণ হ'ব লাগিব আমাৰ দৈনন্দিন জীৱন নিৰ্বাহৰ ক্ষেত্ৰত। আমাক কোৱা হৈছে যে আমাৰ মাজত যাতে সম্পূৰ্ণ মিলাপ্ৰীতি আৰু এক আত্মা হয়, আমাৰ আদান প্ৰদান যাতে সৎ হয়, আনৰ আগত মিছা প্ৰতিবেদন যাতে নিদিওঁ, আন ভাই ভনীক যাতে হেয় জ্ঞান নকৰোঁ, আমি যাতে সত্যবাদী হওঁ। এনেদৰে চলিলে আমাৰ মাজত এক মন এক আত্মা হ'বই। যাকোবেও এই বিষয়ত আমাক উপদেশ দিছে। যাকোব 3:6 পদত কোৱা হৈছে, কিয়নো যি ঠাইতে ঈৰ্ষা আৰু বিৰোধ থাকে তাতেই দ্বন্দ্ব আৰু আটাই কুকৰ্ম থাকে। অননীয় আৰু চফিৰাৰ ক্ষেত্ৰত এয়েই ঘটিছিল। তেওঁলোকে মণ্ডলীৰ আগত মিছা কথা কৈছিল আৰু খেলিমেলিৰ সৃষ্টি কৰিছিল। নহিমিয়াৰ দিনত কিছুমান লোকে ধন ধাৰে ল'ব লগা হৈছিল। সেই ধাৰ পৰিশোধ কৰিব নোৱাৰি তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক দাস দাসী হিচাপে বিক্ৰী কৰিব লগা হৈছিল। যদিও সেই কামটো কিছুদিনৰ কাৰণেহে, তাৰ দ্বাৰাই কিন্তু তেওঁলোকৰ ব্যক্তিগত জীৱন বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল বুলি আমি সহজে বুজি পাব পাৰোঁ। ধন ধাৰ লোৱা লোকসকলে সুতো দিব লগা হৈছিল। সেই কথা আমি মনত ৰখা উচিত যে আজিকালি সুত লোৱাটো যদিও জাগতিক দিশত আইনসংগত, সেই সময়ত কিন্তু ইছৰাইলৰ লোকসকলৰ কাৰণে সুত লোৱাটো অপৰাধ আছিল। ভাইসকলৰ পৰা সুত নল'বলৈ ঈশ্বৰে লোকসকলক বিশেষভাৱে আজ্ঞা দিছিল। আচলতে সুত লোৱা মানে ভ্ৰাতৃত্বভাৱৰ অভাৱৰ কথাকেই বুজায়। অৰ্থাৎ আমি সহজেই ক'ব পাৰোঁ যে ইছৰাইলৰ লোকসকলৰ মাজত মিলাপ্ৰীতি আৰু ভ্ৰাতৃত্বভাৱৰ অভাৱ আছিল, সেইকাৰণে তেওঁলোকে সুতো লৈছিল, বন্ধকীও লৈছিল, সুত দিব নোৱাৰা ভাই বন্ধুৰ ল'ৰা ছোৱালীক দাস হিচাপে ৰাখিছিল। এই পৰ্যন্ত নহিমিয়াই ধৈৰ্য ধৰি আছিল, কিন্তু এতিয়া খং উঠিল। 6 পদ, তেতিয়া মই তেওঁবিলাকৰ কাটৰোক্তি আৰু এই কথাবোৰ শুনি মোৰ খং উঠিল। নহিমিয়াৰ খং নহয় কিন্তু বৰকৈ খং উঠিল। 7 পদ, পাছে মই মোৰ মনতে বিবেচনা কৰি প্ৰধান লোকবিলাক আৰু অধ্যক্ষবিলাকৰ লগত বিবাদ কৰি কলো, তোমালোক প্ৰতিজনে নিজ নিজ ভাইৰ পৰা বাঢ়ি লৈছা। তেতিয়া মই তেওঁবিলাকৰ বিৰুদ্ধে মহাসমাজ গোট খুৱাই এৰা। এইটো অতি গুৰুত্বপূৰ্ণ বিষয়। নহিমিয়াই কিবা এটা কৰিবই লাগিব, সেয়েহে তেওঁ নিজৰ মনতে বিবেচনা কৰি কামত আগবাঢ়ি গ'ল। তেওঁ মহাসমাজ মাতিলে। 8 পদত চাওক, তেওঁবিলাকক কলো, জাতিবিলাকৰ গুৰিত বেচা আমাৰ ভাই যিহুদীবিলাকক আমি সাধ্য অনুসাৰে মুকলি কৰিলো, এতিয়া তোমালোকৰ ভাইবিলাকক তোমালোকেই বেচিবানে? আৰু আমাৰ গুৰিতেই জানো তেওঁবিলাকক বেচা উচিত? তাতে তেওঁবিলাকে নিমাত হল, একো উত্তৰ কৰিব নোৱাৰিলে। নহিমিয়াই প্ৰধান লোক আৰু অধ্যক্ষবিলাকক সকলোৰে আগতে ডুবিয়ালে। বেয়া কাৰ্যত লিপ্ত থকা লোকসকলৰ কাৰ্য তেওঁ সামাজিকভাৱে উদঙাই দেখুৱালে। এনেকুৱা ঘটনা ঘটিলে এনেকুৱাই কৰা উচিত। নহিমিয়াই তেওঁৰ ভাই বন্ধুসকলে কৰি থকা অসৎ ব্যৱসায়ৰ কথা উদঙাই দেখুৱালে। তেওঁৰ ভীষণ খং উঠিছিল। কোনো কোনোৱে কয় খং উঠা বেয়া। পৌলে লিখিছিল, তোমালোকে ক্ৰুদ্ধ হৈ পাপ নকৰিবা। অৰ্থাৎ আমাৰ কি কাৰণত খং উঠে সেইটো বেছি গুৰুত্বপূৰ্ণ। যদি আমাৰ ব্যক্তিগত স্বাৰ্থত আঘাত পোৱাত বা ব্যক্তিগত লাভালাভত বিঘিনি জন্মাত খং উঠে তেন্তে সেইটো ভুল। কিন্তু যদি কোনোবাই ঈশ্বৰ কাৰ্য, ঈশ্বৰৰ গৌৰৱ মহিমা আৰু ঈশ্বৰৰ নামত আঘাত হানিব ধৰা দেখি আমাৰ খং উঠে তেন্তে সেয়া ভুল নহয়। কেৱল আমি ক্ৰুদ্ধ হৈ পাপ কৰিব নালাগে, অৰ্থাৎ খং উঠি আমি নিজে একো বেয়া কাম কৰিব নালাগে। আমাৰ মণ্ডলী তথা সমাজত কিবা আসোৱাহ দেখিলে আমাৰো পবিত্ৰ খং উঠিব পাৰে। প্ৰিয় শ্ৰোতা, মনত ৰাখিব পবিত্ৰ খংহে। আমি ভুল কৰা বা বেয়া কামত লিপ্ত থকা লোকজনক এনেই পাহৰি যাব নালাগে আৰু সেই অসৎ কাৰ্যৰ প্ৰতি চকুমুদি থাকিবও নালাগে। কোনো কোনোৱে কয় আমি মিছামিচি অশান্তিৰ সৃষ্টি কৰিব নোখোজোঁ। কিন্তু প্ৰিয় শ্ৰোতা, আচলতে আমি সেই অসততা আৰু কুকাৰ্য চলি থাকিবলৈ দিয়া মানে আমাৰ মাজত সোমাই পৰা ছয়তানক লাই দিয়াহে হ'ব। আমাক আজি সাহসৰ প্ৰয়োজন, আমাৰ অন্তৰত বিশেষ চিন্তাৰ প্ৰয়োজন। আমি খ্ৰীষ্টীয় বিশ্বাসী লোক হিচাপে আমাৰ কাম ঠিকমতে কৰি আছোনে নাই, অন্ধকাৰত হেৰাই থকা জগতক ঠিকমতে বাট দেখুৱাই আছোনে নাই, আমাৰ মাজত সোমাই পৰা অসততা আৰু কুকাৰ্য সম্বন্ধে সচেতন হৈছোনে নাই, সেই কথা চিন্তা কৰি চোৱাৰ প্ৰয়োজন। আমাৰ শৰীৰত কোনো ৰোগৰ বীজাণু সোমাই পৰিলে আমি জানো অৱহেলা কৰিম? আমাৰ শৰীৰৰ মংগলৰ কাৰণে সেই বীজাণুৰ বিৰুদ্ধে যুঁজ নকৰিমনে? আমাৰ নিজৰ মাজত যদি অসততা, অসাধুতা, কপটতা আদিয়ে ঠাই লয়, আমি আনক কি মুখেৰে সততা, সাধুতা, অকপটতা আদিৰ শিক্ষা দিম? আমাৰ কথাই বা আনে শুনিব কিয়? চিন্তা কৰি চাওকচোন। বহুতে ভাবে খ্ৰীষ্টিয়ান লোক নম্ৰ আৰু মৃদু হ'ব লাগে কাৰণে এনেধৰণৰ সমস্যাবোৰৰ বিৰুদ্ধে মাত নামাতি মনে মনে থাকিব লাগে। তেওঁলোকে তেনেধৰণৰ কথাবোৰ ঢাকি ঢুকি লুকুৱাই ৰাখিব খোজে আৰু সকলোৰে লগত মিঠা মুখেৰে ব্যৱহাৰ কৰি যায়। এই কাম কিন্তু আচলতে প্ৰকৃত খ্ৰীষ্টিয়ানৰ কাম নহয়। ই ভীৰুতা আৰু কা পুৰুষালীৰহে চিন। এনেদৰে ঢাকি ঢুকি লুকুৱাই ৰখা কাম পিছত গৈ ভয়ংকৰ ৰূপ ল'বগৈ আৰু আমাৰ সকলোৰে হানি কৰিবগৈ। ছয়তানৰ ই অতি ডাঙৰ অস্ত্ৰ। আমি বাৰু সচেতন হ'ব নালাগেনে? নহিমিয়াই লোকসকলৰ কুকাৰ্যৰ কথা মুকলিকৈ প্ৰত্যাহ্বান জনাইছিল আৰু কোনেও তাৰ প্ৰত্যুত্তৰ দিব পৰা নাছিল। তেওঁৰ সন্মুখত লোকবিলাক মনে মনে আছিল, কিন্তু হয়তো তেওঁবিলাকে যিমান পাৰে নহিমিয়াৰ অন্যায় কৰিবলৈ চেষ্টা কৰিব। নহিমিয়া ৰজাৰ ওচৰলৈ উলটি যোৱাৰ পাছত তেওঁলোকে তেওঁক হয়তো দিগদাৰ দিব, কিন্তু সেইবোৰলৈ ভ্ৰুক্ষেপ নকৰি নহিমিয়াই নিজৰ কাম কৰি গ'ল আৰু ঈশ্বৰৰ আঁচনি ৰূপায়ণ কৰি জেৰুচালেমৰ দেৱাল পুনৰ নিৰ্মাণ কৰি গ'ল। সঁচাকৈ তেওঁ আছিল নিৰ্ভীক, সাহসী নেতা। 9 নম্বৰ পদ। মই আৰু ক'লো, তোমালোকে এনে কৰা ভাল নহয়। আমাৰ শত্ৰু জাতিবিলাকে আমাক নিন্দা নকৰিবৰ নিমিত্তে তোমালোকে আমাৰ ঈশ্বৰৰ ভয়ত চলা উচিত নহয়নে? প্ৰিয় শ্ৰোতা, আমাৰ কাৰ্যৰ কাৰণে আমি বিশ্বাস কৰা মহান প্ৰভু যীশুৰ নামত যাতে কলংক নপৰে তালৈ আমি সদায় চকু দিব লাগে। বাইবেলত লিখিছে, নিজে সকলো বিষয়ত সৎকৰ্মৰ আৰ্হি হৈ শিক্ষাত শুদ্ধতা, ধীৰতা আৰু অনিন্দনীয় নিৰাময় বাক্য দেখুওৱা, যাতে বিৰোধী মানুহে আমাৰ বিষয়ে কোনো কুকথা ক'বলৈ নোপোৱাত লাজ পাব। Tit 2:7-8। নহিমিয়াইও লোকসমূহক কৈছিল, চোৱা, তোমালোকে কৰা কামৰ কাৰণে শত্ৰুবোৰে নিন্দা কৰিবলৈ সুবিধা পাইছে। 10 নম্বৰ পদ। ময়ো, মোৰ ভাইবিলাকেও আৰু মোৰ দাসবিলাকেও ধন আৰু শস্য বাঢ়ি লৈ দিওঁ। মই বিনয় কৰোঁ, এই বাঢ়ি লোৱা দস্তুৰ আমি এৰোহক। নহিমিয়াইও নিজৰ চহকী অৱস্থাৰ সুযোগ লৈ আৰ্থিকভাৱে আৰু লাভৱান হ'ব পাৰে, কিন্তু তেওঁ সেই কাৰ্য নকৰিবলৈ সিদ্ধান্ত কৰিছে। ধনতকৈ তেওঁ ঈশ্বৰক আগস্থান দিছে। আজি বাৰু আমি কি কৰিছোঁ? আমি ধন সম্পত্তিক বেছি প্ৰেম কৰিছোনে? ঈশ্বৰক আৰু ঈশ্বৰৰ লোকসকলক অধিক প্ৰেম কৰিছোঁ? আমি নিজকে প্ৰশ্ন কৰি চোৱা উচিত। 11 নম্বৰ পদ। মই বিনয় কৰোঁ, সিহঁতৰ পথাৰ, দ্ৰাক্ষাবাৰী, জিত গছৰ বাৰী, ঘৰবোৰ আৰু তোমালোকে তেওঁলোকৰ পৰা আদায় কৰা ৰূপৰ, শস্যৰ, দ্ৰাক্ষাৰসৰ আৰু তেলৰ 1/100 আজিয়েই তেওঁবিলাকক ওলোটাই দিয়া। নহিমিয়াই সেই চহকী যিহুদী লোকসকলক অনুৰোধ কৰিলে যাতে তেওঁলোকে ইতিমধ্যে আদায় কৰা সা সম্পত্তিবোৰ লোকসমূহক উভোটাই দিয়ে। 12 নম্বৰ পদ। তেতিয়া তেওঁবিলাকে ক'লে, আমি সেইবোৰ ওলোটাই দিম, তেওঁবিলাকৰ পৰা একো দাৱা নকৰোঁ, আপুনি কোৱাৰ দৰেই কৰিম। তেতিয়া মই পুৰোহিতবিলাকক মতাই এই অংগীকাৰৰ দৰে কাৰ্য কৰিবলৈ তেওঁবিলাকক শপত খুৱালো। নহিমিয়াৰ এই কাম মন কৰিবলগীয়া। তেওঁ লোকবিলাকৰ মুখৰ কথাতে পতিয়ন নগৈ লোকবিলাকক প্ৰতিজ্ঞাপত্ৰত চহী কৰোৱালে, পাছত যাতে লোকবিলাকে কথা ঘূৰাব নোৱাৰে। লোকবিলাকৰ কথা ঘূৰোৱা স্বভাৱ আছিল বুলি হয়তো নহিমিয়াই জানিছিল। তদুপৰি সেই কথা পুৰোহিতৰ হতুৱাই শপতপত্ৰত লিখোৱাৰ দ্বাৰা এইটো সাব্যস্ত কৰা হৈছিল যে সেই কথা ঈশ্বৰৰ দৃষ্টিত অতি গুৰুত্বপূৰ্ণ কথা আছিল। আচলতে খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ মুখৰ কথাই শপতবাণী যেন হ'ব লাগে। তেওঁলোকৰ কথা আৰু কামত সদায় সামঞ্জস্য থাকিব লাগে। আমাৰ মুখৰ কথাতে মানুহে আমাক বিশ্বাস কৰিব পৰা হ'ব লাগে। আমাৰ কথাত পতিয়ন নিয়াবলৈ যদি আমি শপত খাবলগীয়া হয়, তেন্তে আমাক আচলতে আনে বিশ্বাস নকৰাটোকেই বুজাব, অৰ্থাৎ আমি সম্পূৰ্ণ বিশ্বাসযোগ্য নহয় বুলি প্ৰমাণ হ'ব। যীশুখ্ৰীষ্টই আমাক কৈ গৈছে, তোমালোকৰ কথা হয় হয় বা নহয় নহয় হওক, ইয়াতকৈ যি অধিক সি পাপ আত্মাৰ পৰাহে হয়। মঠি 5:37। এই বিষয়ত আমি বাৰু সকলোৱে নিজকে পৰীক্ষা কৰি চোৱাৰ প্ৰয়োজন নাইনে? 13 আৰু মই মোৰ কাপোৰৰ কোঁচ জোকাৰি কলো, যিকোনোৱে এই অংগীকাৰ পালন নকৰিব ঈশ্বৰে তাৰ ঘৰৰ পৰা আৰু পৰিশ্ৰমৰ ফলৰ পৰা তাক এইদৰে জোকাৰি পেলাওক, এইদৰে তাক জোকৰা আৰু সুদা কৰা হওক। তাতে গোটেই সমাজে সেইদৰে হওক বুলি কলে আৰু যীশুৰ প্ৰশংসা কৰিলে। তাতে লোকবিলাকে এই অংগীকাৰৰ দৰে কাৰ্য কৰিলে। আজিও যদি আমি এনেধৰণৰ কথা কওঁ, বেছিভাগ মানুহেই আমাৰ কথাত হয়ভৰ দিব, কাৰণ এটা পচা আলুৱে গোটেই বস্তাটো নষ্ট কৰাৰ দৰে আমাৰ মাজত সোমাই পৰা এজন দুজন অসাধু ব্যক্তিৰ দ্বাৰা গোটেই সমাজৰ হানি হয়। তেনে লোকক ঈশ্বৰে সাউ দিলে সকলোৱে সকাহ পাব। নহিমিয়াই আচলতে অবিশ্বাসী আৰু অসাধু লোকক আগতীয়াকৈ সাউ দিলে। অতি নাটকীয়ভাৱে কাপোৰ জোকাৰি মানুহবোৰৰ অন্তৰত লাগি যোৱাকৈ তেওঁ কলে, তোমালোকে ঈশ্বৰৰ আগত কৰা প্ৰতিজ্ঞা পালন নকৰিলে ঈশ্বৰে তোমালোকক এনেকৈ জোকাৰি পেলাব। এনে স্বভাৱৰ লোকক এনেদৰেই সকিয়নি দিয়া উচিত। গালাটীয়া লোকসকললৈ পৌলে লিখিছিল, যিবিলাকে তোমালোকক লণ্ডভণ্ড কৰে তেওঁবিলাকে নিজে নিজৰ ছেদন কৰা ভাল। গালাটীয়া 5:12। অতি কঠোৱা বাক্য, কিন্তু প্ৰয়োজনত এনে বাক্য ব্যৱহাৰ কৰিবই লাগিব সমাজৰ মংগলৰ কাৰণে। এতিয়া আমি নহিমিয়াৰ ব্যক্তিগত জীৱনৰ কিছু আভাস পাম। 14 তদুপৰি যি সময়ত মই যিহুদা দেশত তেওঁবিলাকৰ অধ্যক্ষ হবলৈ নিযুক্ত হৈছিলো, সেই সময়ৰ পৰা অৰ্থাৎ অৰ্থক্ষত্ৰ ৰজা ৰাজত্বৰ 20 বছৰীৰ পৰা 32 বছৰীলৈকে এই 12 মই আৰু মোৰ ভাইবিলাকে দেশাধ্যক্ষৰ আহাৰ খোৱা নাই। অৰ্থাৎ নহিমিয়াই বেতন ল'ব পাৰিলেহেঁতেন, কিন্তু লোৱা নাই। 15 কিন্তু আমাৰ আগেয়ে হোৱা পূৰ্বৰ দেশাধ্যক্ষবিলাকে লোকবিলাকক ভাৰগ্ৰস্ত কৰিছিল আৰু 40 ৰূপৰ বাহিৰেও তেওঁবিলাকৰ পৰা খোৱা বস্তু আৰু দ্ৰাক্ষাৰস লৈছিল। এনেকি তেওঁবিলাকৰ দাসবিলাকেও লোকবিলাকৰ ওপৰত শাসন কৰিছিল, কিন্তু মই ঈশ্বৰলৈ ভয় ৰাখি তাক কৰা নাই। নহিমিয়াৰ আগৰ দেশাধ্যক্ষবোৰে কিন্তু বেতন লৈছিল, কিন্তু নহিমিয়াই নল'বলৈ সিদ্ধান্ত লৈছিল। 16 তাত বাজে মই এই গড়ৰ কামত লাগি আছিলো। আমি মাটি নিকিনিলো আৰু মোৰ আটাই দাসবিলাকেও এই ঠাইলৈ আহি কাম কৰিবলৈ গোট খালে। নহিমিয়াই সা সম্পত্তি অৰ্জন কৰাৰ জাগতিক প্ৰলোভনত নপৰি স্বাৰ্থ ত্যাগ কৰি ঈশ্বৰৰ কাম কৰি গৈছিল। 17 আমাৰ চাৰিওফালে থকা পৰজাতীয়বিলাকৰ মাজৰ পৰা যিবিলাক মানুহ আমাৰ ওচৰলৈ আহে, সিবিলাকৰ বাহিৰে যিহুদী মানুহ আৰু অধ্যক্ষ 150 লোক মোৰ মেজত বহে। তেওঁ দিনে 150 আলহী সোধে। বাহিৰৰ পৰা জেৰুচালেমলৈ অহা আৰু থাকিবলৈ ঠাই নোপোৱা যিহুদী লোকক তেওঁ আলহী কৰি ৰাখে। নিশ্চয় নিজৰ খৰচতে এই কাম তেওঁ কৰিছিল। 18 সেই সময়ত প্ৰতিদিনে যি যি খোৱা বস্তু যুগুত কৰা হয় সেয়ে এই 1 আৰু 6 উত্তম মেৰ আৰু কেতবোৰ চৰাই মোৰ নিমিত্তে যুগুত কৰা হয় আৰু 10 অন্তৰে এবাৰ নানাবিধৰ অধিক দ্ৰাক্ষাৰস হয়। তথাপি লোকবিলাকৰ ওপৰত ভাৰ গধুৰ হোৱাতে মই দেশাধ্যক্ষৰ আহাৰ নুখুজিলো। তেওঁ দেশাধ্যক্ষৰ বানচ নিবিচাৰিলে, কাৰণ নিজৰ লোকসকলক নিজৰ জ্ঞাতিভাইৰ প্ৰতি তেওঁৰ যি ভাল পোৱাৰ ভাৱ আছিল তাক নিজৰ ধন খৰচ কৰিয়েই প্ৰকাশ কৰি তেওঁ ভাল পাইছিল। 19 হে মোৰ ঈশ্বৰ, মই এই লোকবিলাকৰ নিমিত্তে যিবোৰ কাম কৰিলো মংগলৰ নিমিত্তে মোৰ পক্ষে সেইবোৰ সোঁৱৰণ কৰা। নহিমিয়াই নিজৰ জাতিৰ লোকসমূহৰ কাৰণে ইমান কৰাৰ পাছতো লোকসমূহে তেওঁক হয়তো পাহৰি যাব, কিন্তু সেই সকলো ঈশ্বৰৰ মনত থাকে। সকলো কামৰ পুৰস্কাৰ তেওঁ ঈশ্বৰৰ পৰাই পাব। তাৰ বাবে তেওঁ প্ৰাৰ্থনা কৰিছে। লোকসমূহৰ পৰা তেওঁ বিনিময়ত একো বিচৰা নাই, সকলো ঈশ্বৰৰ হাতত এৰি দিছে। প্ৰিয় শ্ৰোতা, নহিমিয়াই আদৰ্শ নেতা হিচাপে লোকসমূহৰ সেৱা কৰি গৈছিল। তেওঁ হস্তক্ষেপ কৰাৰ কাৰণেই দুখত পৰা লোকসকলৰ ধাৰ ক্ষমা হৈছিল। দাস হিচাপে বিক্ৰী হোৱা সেই ল'ৰা ছোৱালীবোৰ পুনৰ মুক্ত হৈছিল সেই চহকী লোকসকলৰ বন্ধনৰ পৰা। আমি মানৱ জাতিও পাপত পতিত হৈ ছয়তানৰ কবলত আছিলো, দাসত্বৰ বন্ধনত আছিলো, কিন্তু যীশুখ্ৰীষ্টই ক্ৰুচত নিজৰ অমূল্য তেজ বোৱাই আমাৰ পাপৰ প্ৰায়চিত্ব কৰিলে আৰু সেই বহুমূলীয়া তেজেৰে আমাক ছয়তানৰ হাতৰ পৰা কিনি ল'লে। সেয়েহে তেওঁক বিশ্বাস কৰি গ্ৰহণ কৰা লোকসকল হৈ পৰে মুক্ত, পৰিত্ৰাণপ্ৰাপ্ত লোক। সেই মহান ত্ৰাতা প্ৰভু যীশুক ধন্যবাদেৰে নিজৰ হৃদয়লৈ আহ্বান জনাই সেই বহুমূলীয়া মুক্তি, সেই অমূল্য পৰিত্ৰাণ আমি যদি গ্ৰহণ নকৰোঁ তেন্তে ডাঙৰ ভুল কৰা হ'ব। সেই পৰিত্ৰাণ আজিয়েই গ্ৰহণ নকৰে কিয়? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা:
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001।
ভক্তিবচন অনুষ্ঠানত এয়া আমি প্ৰচাৰ কৰিবলৈ লৈছো ভক্তিসুৰ। আজিৰ কাৰ্যসূচীত প্ৰচাৰ কৰিবলৈ লৈছো গোলাঘাট জিলাৰ শ্ৰোতা শ্ৰীযুত মান্না কেৰকেটাৰ প্ৰিয় গীত কৰ্নেলিয়াছ বসুমতাৰীৰ কণ্ঠৰ এই গীতটো। আহক আমি এই হৃদয়স্পৰ্শী গীতটোৰ সোৱাদ একেলগে লওঁ।
তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া, তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক খাব দিলোৱা, তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া, তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক খাব দিলোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া, তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক পাব দিলোৱা, তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া, তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক পাব দিলোৱা, তুমি মোক জিৰণি দিয়া, তুমি মোক পাব দিলোৱা।
ভক্তি সুৰত প্ৰচাৰ কৰিবলৈ লোৱা এই গীতটো অনুৰোধ কৰিছে গোলাঘাট জিলাৰ প্ৰাঞ্জল ভূঞা। গীতটোত কণ্ঠদান কৰিছে মুকুল বৰা।
কোৱাচোন তোমাৰ দুখ কাহিনী, যিশু দিবৰি হিয়া পূজাৰী, যিশুৱে শুনিব সকলো মচি দিব, নিশ্চয় তোমাক শান্তি দিব। কোৱাচোন তোমাৰ দুখ কাহিনী, যিশু দিবৰি হিয়া পূজাৰী, যিশুৱে শুনিব সকলো মচি দিব, নিশ্চয়
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তি বচন ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100001। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in। আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9940-46275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
অস্থির মনে তোমার বিশ্রাম পাবো।